এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য দুদিনীয়া ভ্ৰমণসূচীৰে আজি দুপৰীয়া কাৰ্বি আংলঙৰ ডিফুত উপস্থিত হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ সতীৰ্থসকলে ৰাজ্যপালগৰাকীক ডিফু ৰেল ষ্টেচনত আদৰণি জনায়। প্ৰথমবাৰৰ বাবে পাহাৰীয়া জিলাখন ভ্ৰমণলৈ যোৱা শ্ৰী আচাৰ্যই ডিফুৰ পৰা পোনে পোনে গৈ তাৰালাংছত এটা গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লয়। তেওঁ তাৰালাংছৰ কাজিৰ ৰংহাংপি অতিথিশালাত কাৰ্বি আংলঙৰ সমাজসেৱী বিশিষ্ট ব্যক্তি আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিতসকলৰ সৈতে মত বিনিময় কৰে। সন্ধিয়াৰ ভাগত তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিভাগীয় মুৰববী বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। কাইলৈ ৰাজ্যপালগৰাকীয়ে ডিফু চহৰৰ পৰা 25 কিলোমিটাৰ নিলগৰ লংনিত, মহংদিজুৱা আৰু মানজাত জলজীৱন মিছন আৰু অন্যান্য উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ ল'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং বদৰপুৰ অংশৰ মুপা আৰু দিহাসু ষ্টেচনৰ মাজত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। অঞ্চলটোত এক্সকেভেটৰ আৰু জেচিবিৰ ব্যৱহাৰেৰে শিল আৰু মাটি আঁতৰোৱাৰ কাম কৰি থকা হৈছে। ভূমিস্খলনৰ ফলত 13 জুলাইলৈ কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰাত বৰাক উপত্যকাটোৰ যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত আজি অনিশ্চয়তাৰ মাজত শিলচৰ ষ্টেচনৰ পৰা দিনৰ 12 বজাত গুৱাহাটী অভিমুখী এখন বিশেষ ৰেল চলাচল কৰোৱা হয়। উত্তৰ পূব সীমান্ত ৰেলৱে গুৱাহাটী আৰু আগৰতলাৰ মাজতো এনে বিশেষ ৰেলৰ চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। তদুপৰি কাঞ্চনজংঘা এক্সপ্ৰেছৰ লগতে কাইলৈ পুনৰ শিলচৰ গুৱাহাটী শিলচৰ পথত বিশেষ ৰেল চলাচল কৰোৱা হ'ব বুলি ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। যোৰহাট জিলা আৰক্ষীয়ে 2জনকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে। অসম চিকিৎসা পৰিষদৰ বিষয়া ডঃ অভিজিৎ নেওগৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কালি অশোক কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰিছিল। আজি অমৰজ্যোতি নাথ নামৰ আন এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিগত 15 বছৰ ধৰি ধৃত ভুৱা চিকিৎসকদ্বয়ে প্ৰয়োজনীয় অৰ্হতা আৰু পঞ্জীয়ন নথকাকৈ চিকিৎসা সেৱা আগবঢ়াই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। একেদৰে কলিয়াবৰৰ চিকনি চাহ বাগিচাৰ পৰা জখলাবন্ধা আৰক্ষীয়ে পংকজ দাস নামৰ আন এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ফাৰ্মাচিষ্ট পংকজ দাসে 2013 চনৰ পৰা ভুৱা চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছিল বুলি অভিযোগ উঠিছে। জখলাবন্ধা আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি দাসক জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট আৰু দিল্লীস্থিত সদৌ অসমীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অহা 15 জুলাইৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে সহায়ক কেন্দ্ৰ স্থাপন কৰা হ'ব। এই মহাবিদ্যালয়সমূহত শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে আবেদনৰ সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধান কৰি সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে এই সহায়ক কেন্দ্ৰ স্থাপন কৰা হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সভাপতি পাপলু গগৈ আৰু সাধাৰণ সম্পাদক প্ৰান্তৰ বৰদলৈয়ে আজি এই সন্দৰ্ভত 4টা হেল্পলাইন নম্বৰ মুকলি কৰি নামভৰ্তিৰ ক্ষেত্ৰত যিকোনো অসুবিধাৰ সন্মুখীন হলে এই নম্বৰত যোগাযোগ কৰিবলৈ শিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ নিৰ্দেশনা মৰ্মে শিৱসাগৰ জিলা প্ৰশাসনে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে জিলাস্তৰৰ আবেদনৰ আহ্বান জনাইছে। জিলাখনৰ 18 বছৰ অনুৰ্ধ শিশু অথবা কিশোৰসকলে এই পুৰস্কাৰৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰা হৈছে। জিলাস্তৰত বিভিন্ন শিতান যেনে উদ্ভাৱন, বিদ্যায়তনিক কৃতিত্ব, সমাজসেৱা, কলা, সংস্কৃতি, সাহসিকতা অথবা ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কিশোৰ অথবা শিশুৱে এই পুৰস্কাৰৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। যোগ্য প্ৰাৰ্থীসকলে awards.gov.in পৰ্টেলযোগে আবেদন কৰিব পাৰিব। ডিব্ৰুগড় জিলাৰ জকাইত বনৰীয়া কাঠফুলা ভক্ষণ কৰি এগৰাকী মহিলা আৰু এটি কিশোৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জিলাখনৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনৰ জকাই বলাই অঞ্চলৰ মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰই হাবিৰ পৰা বুটলি অনা কাঠফুলা ভক্ষণ কৰাৰ পাছতে অসুস্থ হৈ পৰে। বৰ্তমান দুয়োজন সংকটমুক্ত বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উজনি অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ উদ্যোগত অসম আৰ্চাৰী সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজিৰে পৰা 10 দিনীয়াকৈ বৰবৰুৱা চাহ বাগিচা পূজা খেলপথাৰত গ্ৰীষ্মকালীন আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে। ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই আনুষ্ঠানিকভাৱে মুকলি কৰা এই শিবিৰত জিলাখনৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।